আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো কুমাৰ দেৱী দাসে। অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো স্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথসংস্থাৰ নিৰ্মাণ কৰা 6খন স্লুইচ গেট জলসম্পদ বিভাগে 2022 চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফুচকা স্লুইচ গেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় নিবাসীৰ পৰা গেটকেইখনৰ কাৰ্যব্যৱস্থাৰ বিষয়ে বুজ লয়। স্লুইচ গেটকেইখনৰ 40খন শাটাৰৰ 33খন বৰ্তমান কাৰ্যক্ষম হৈ থকা বুলি জানিবলৈ পোৱা গৈছে। বিহংগতিপূৰ্ণ 7খন শাটাৰৰ মেৰামতিৰ ব্যৱস্থা বাৰিষাৰ পাছতে সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক জানিবলৈ দিয়ে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ 6খন স্লুইচ গেট নিয়মীয়াকৈ চোৱা চিতা কৰিবলৈ স্থানীয় ৰাইজৰ 6খন কমিটি গঠন কৰিব বুলি ঘোষণা কৰে। কমিটিসমূহক স্লুইচ গেট চোৱা চিতা কৰাৰ বাবে বাৰ্ষিক 25,000 পৰা 50,000 টকাকৈ পুঁজি যোগান ধৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বৰখোলাত উপস্থিত হৈ জাতিংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰে। খহনীয়া ৰোধৰ বাবে মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। অসমৰ শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, গ্ৰামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বুজ লয়। বৈঠকত জিলা আয়ুক্ত ডঃ কাবেৰী বি শৰ্মাই জিলাখনৰ জনগাঁথনি, ভৌগোলিক পৰিসীমা আদিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে জিলা প্ৰশাসনৰ অধীনৰ বিভাগসমূহে কৰি থকা কাম কাজৰ বিষয়ে দলটোক অৱগত কৰে। ইফালে আন এটা প্ৰতিনিধি দলে আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ নগাঁও সদৰ ৰাজচক্ৰ আৰু কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তদুপৰি গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব, জনশক্তি মন্ত্ৰালয়ৰ অধীক্ষক অভিযন্তা, মৰাপাট উন্নয়ন সঞ্চালকালয়, কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সঞ্চালক তথা ব্যয় বিভাগ, বিত্ত মন্ত্ৰালয়ৰ অবৰ সচিবেৰে গঠিত দলটোৱে জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগীয় মুৰববী আৰু বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে দলটোৱে নগাঁও পলিটেকনিকত স্থাপন কৰা বান সাহায্য শিবিৰ, কেকৰিবাৰীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল আৰু কলাইখৰ পলসাতো ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ উপৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে প্ৰতিনিধি দলকেইটাই অসমৰ পৰা উভতি গৈ কেন্দ্ৰীয় চৰকাৰক বিস্তৃত প্ৰতিবেদন দাখিল কৰিব। উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰেলগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্ৰশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা 18 জুলাইত ৰেলগাড়ীখনৰ 21টা ডবা বাগৰি পৰাত 4 জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে 38 জন আহত হৈছিল। ৰেলখনত থকা তিনিচুকীয়া জিলাৰ 29 গৰাকী যাত্ৰীৰ 4 গৰাকী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নিল পালৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। ৰাজ্যৰ বিভিন্ন ঠাইত মহৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনে বানাক্ৰান্ত অঞ্চলৰ লগতে বিভিন্ন ঠাইত ধৰা দিয়াৰ ব্যৱস্থা কৰিছে। বানৰ পাছত মহে বিয়পাব পৰা মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু ইত্যাদি ৰোগসমূহ প্ৰতিহত কৰিবলৈ জিলা প্ৰশাসনে এই কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইফালে মৰিগাঁও জিলাতো শিক্ষা বিভাগৰ কাৰ্যালয়ত জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া আদি বাহকজনিত ৰোগৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বানপানীৰ পৰৱৰ্তী সময়ত প্ৰদূষিত পানী আৰু মহে বিয়পাব পৰা ৰোগসমূহৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে সভাখনত সমবেত হোৱা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক অৱগত কৰা হয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত বিভিন্ন কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে আজি ধুবুৰী জিলাৰ বীৰ সিং জৰুৱা উন্নয়ন খণ্ডৰ অধীনত বীৰ সিং গাঁও পঞ্চায়তৰ কাৰ্যালয়ত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা সজাগতামূলক অনুষ্ঠানত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মহিলা আৰু শিশুক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা তথা পুষ্টিকৰ খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।